الآن خفف الله عنكم وعلم أن فيكم ضعفا فإن يكن منكم 100 صابرة يغلبوا 200 وإن يكن منكم 1000 يغلبوا 2000 بإذن الله والله مع الصابرين.
الله এতিয়া তোমালোকৰ ভাৰ লাঘৱ কৰিছে আৰু তেওঁ অৱগত যে তোমালোকৰ মাজত দুৰ্বলতা আছে সেয়ে তোমালোকৰ মাজৰ 100 ধৈৰ্যশীল ব্যক্তিয়ে 200 ওপৰত বিজয় লাভ কৰিব আৰু তোমালোকৰ মাজত 1000 থাকিলে আল্লাহৰ অনুগ্ৰহক্ৰমে সিহঁতে 2000 ওপৰত বিজয় লাভ কৰিব প্ৰকৃততে আল্লাহ ধৈৰ্যশীল সকলৰ লগত আছে